Er Agrawani. বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে পংকজ নয়ন ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৱকুফ সংশোধনী আইনৰ বিৰুদ্ধে পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাত হোৱা হিংসাত্মক ঘটনাৰ ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এৰ তদন্ত প্ৰতিবেদন কলকাতা উচ্চ ন্যায়ালয়ে অগ্ৰাহ্য কৰিছে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰত দেশখনৰ বিদেশ উপমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। শ্ৰীমদ ভাগৱত গীতা আৰু ভৰতমুনিৰ নাট্যশাস্ত্ৰক ইউনেস্কোৰ বিশ্ব স্মৃতিপঞ্জীয়নত অন্তৰ্ভুক্ত কৰা হৈছে। শিখসকলৰ নৱমজনা গুৰু গুৰু টেগ বাহাদুৰ চাহিবৰ সোঁৱৰণত আজি দেশজুৰি প্ৰকাশ পৰ্ব উদযাপন কৰা হৈছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সংশোধনী আইনৰ বিৰুদ্ধে পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাত হোৱা হিংসাত্মক ঘটনাৰ ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এৰ তদন্ত প্ৰতিবেদন কলকাতা উচ্চ ন্যায়ালয়ে অগ্ৰাহ্য কৰিছে। ন্যায়াধীশ হোমেন সেন আৰু ন্যায়াধীশ ৰাজা বসু চৌধুৰীৰ খণ্ডপীঠে এন আই এৰ তদন্ত প্ৰতিবেদন অগ্ৰাহ্য কৰি জিলাখনৰ উত্তেজনা চলি থকা অঞ্চলসমূহত কেন্দ্ৰীয় বাহিনীৰ টহল অব্যাহত ৰখাৰ নিৰ্দেশ দিয়ে। আমাৰ আকাশবাণীৰ কলকাতাৰ সংবাদদাতাই জনোৱা অনুসৰি বিধানসভাৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰী আৰু অন্যান্যসকলে মুৰ্ছিদাবাদৰ ঘটনাৰ এন আই এৰ তদন্ত দাবী কৰিছিল। হিংসাজৰ্জৰ অঞ্চলসমূহত জিলা প্ৰশাসনৰ তত্বাৱধানত কেন্দ্ৰীয় বাহিনী আৰু ৰাজ্যিক আৰক্ষীৰ প্ৰচেষ্টাত ধীৰে ধীৰে স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ লৈছে। কালি চুটি আৰু শামছিৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুজনক বদলি কৰা হয়। আৰক্ষীয়ে জাফৰাবাদত পিতা পুত্ৰক হত্যা কৰাৰ ঘটনাত জড়িত আন এজন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াকে ধৰি জিলাখনৰ হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত বৰ্তমানলৈকে 274গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰত দেশখনৰ বিদেশ উপমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। উল্লেখযোগ্য যে কুৱালালামপুৰত আজিৰে পৰা হোৱা মালয়েছিয়ান ট্যুৰ এণ্ড ট্ৰেভেল এজেণ্ট সংস্থাৰ মেলাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীৰ নেতৃত্বত ভাৰতৰ এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিছে। এই অনুষ্ঠানত দেশৰ উত্তৰ পূৰ্বাঞ্চলত বিশেষ গুৰুত্ব সহকাৰে লৈ ভাৰতে নিজৰ পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনাক তুলি ধৰাৰ প্ৰয়াস কৰিব। ভাৰত আছিয়ান পৰ্যটন পেচাদাৰী বিনিময় কাৰ্যসূচী 2025ৰ অংশ হিচাপে শ্ৰীমাৰ্ঘেৰিটাই এই কাৰ্যসূচীত অংশ লৈছে। দুদিনীয়া এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কেইবাগৰাকীও আগশাৰীৰ ব্যৱসায়িক নেতা আৰু প্ৰৱাসী ভাৰতীয়ৰ সৈতে মত বিনিময় কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰ অনুষ্ঠিত একবিংশ ভাৰত আছিয়ান শীৰ্ষ সন্মিলনত এই বছৰ ভাৰত আছিয়ান পৰ্যটন বৰ্ষ পালনৰ পৰিকল্পনা কৰা হৈছিল। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা অনুৰাগ ঠাকুৰে নেশ্যনেল হেৰাল্ড গোচৰক লৈ আজি কংগ্ৰেছক সমালোচনা কৰে। নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত শ্ৰীঠাকুৰে কয় যে নেশ্যনেল হেৰাল্ডৰ নাম শুনিলেই কংগ্ৰেছৰ সমগ্ৰ পৰিৱেশতন্ত্ৰটোৱেই উত্তেজিত হৈ উঠে। এই প্ৰতিক্ৰিয়া স্বাভাৱিক বুলি দাবী কৰি তেওঁ কয় যে ইয়াৰ কাৰণ হৈছে দলটো হাতেলোতে ধৰা পৰিছে। কংগ্ৰেছে নিজকে পুনৰ প্ৰতিষ্ঠাৰ বাবে বাৰম্বাৰ চেষ্টা কৰিছে যদিও প্ৰতিবাৰতে ব্যৰ্থ হোৱা বুলি শ্ৰীঠাকুৰে কটাক্ষ কৰে। স্বাধীনতাৰ পিছৰে পৰা কংগ্ৰেছ দলৰ নেতাসকল বিভিন্ন কেলেংকাৰীত জড়িত হৈ আহিছে বুলিও তেওঁ অভিযোগ কৰে। বিশ্বজুৰি আজি বিশ্ব ঐতিহ্য দিৱস উদযাপন কৰা হৈছে। এই দিৱসক আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু কীৰ্তিস্থল দিৱস হিচাপেও জনা যায়। এই বছৰ বিশ্ব ঐতিহ্য দিৱসৰ বিষয়বস্তু হৈছে প্ৰাকৃতিক দুৰ্যোগ আৰু বিবাদৰ পৰা ভাবুকি অহা ঐতিহ্য। বিশ্বৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যসমূহৰ সংৰক্ষণ আৰু সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে প্ৰতিবছৰে 18 এপ্ৰিলত এই দিৱস উদযাপন কৰা হয়। বিগত বছৰসমূহত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত ভাৰতৰ স্থিতি উন্নত হৈ উঠা পৰিলক্ষিত হৈছে। এই তালিকাত ভাৰতৰ 43খন স্থান অন্তৰ্ভুক্ত হৈ আছে আৰু 62টা স্থান এতিয়াও ইউনেস্কোৰ সম্ভাব্য তালিকাত মনোনীত হৈ আছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত 1983চনত আগ্ৰা কিলাৰ অন্তৰ্ভুক্তিৰ পাছত তাজমহল, অজন্তা আৰু ইলোৰা গুহাৰ অন্তৰ্ভুক্তিৰে ভাৰতৰ এই যাত্ৰাৰ আৰম্ভণি হৈছিল। এই স্থানসমূহক ইতিহাসৰ প্ৰতীক হিচাপে সংৰক্ষণ কৰাই নহয় বৰং আহিবলগীয়া প্ৰজন্মসমূহৰ বাবে শিকনৰ স্থান হিচাপেও সংৰক্ষণ কৰা হৈছে। এই দিৱস উপলক্ষে আজি ভাৰতৰ পুৰাতত্ব জৰীপ বিভাগে ইয়াৰ অধীনৰ দেশৰ বিভিন্ন প্ৰান্তৰ কীৰ্তিচিহ্ন তথা স্থানসমূহ দৰ্শনৰ বাবে জনসাধাৰণৰ প্ৰৱেশ বিনামূলীয়া কৰিছে। ভাৰতে পশ্চিমবংগৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বাংলাদেশৰ বিষয়ে কৰা মন্তব্যক নাকচ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এই মন্তব্যক কপট আৰু চলচাতুৰীৰ প্ৰচেষ্টা বুলি অভিহিত কৰে। তেওঁ কয় যে বাংলাদেশে এনে মন্তব্যৰ জৰিয়তে দেশখনত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত হৈ থকা অত্যাচাৰক লৈ ভাৰতে উদ্বেগ প্ৰকাশ কৰাৰ লেখীয়াকৈ অনুৰূপ চিন্তা কৰাৰ প্ৰয়াস কৰিব বিচাৰিছে। দেশখনত এনেধৰণৰ অপৰাধীসমূহ মুক্তভাৱে বিচৰণ কৰি আছে বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে বাংলাদেশে এনেধৰণৰ কাৰ্যৰ পৰিৱৰ্তে নিজ দেশৰ সংখ্যালঘুসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া উচিত।
শ্ৰীমদ ভাগৱত গীতা আৰু ভৰতমুনিৰ নাট্যশাস্ত্ৰক ইউনেস্কোৰ বিশ্ব স্মৃতি পঞ্জীয়নত অন্তৰ্ভুক্ত কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে সামাজিক মাধ্যমত এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰে। শ্ৰীমোদীয়ে ইয়াৰ জৰিয়তে ভাৰতৰ স্বচ্ছত জ্ঞান আৰু বৰ্ণাঢ্য সংস্কৃতিয়ে বিশ্বত স্বীকৃতি লাভ কৰিলে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে গীতা আৰু নাট্যশাস্ত্ৰই শতিকাজুৰি ভাৰতীয় সভ্যতাক উদ্বুদ্ধ কৰি আহিছে আৰু এই গ্ৰন্থ দুখনত নিহিত থকা শিক্ষা তথা দৰ্শনে জনসাধাৰণক অনুপ্ৰাণিত কৰি আহিছে। শিখসকলৰ নৱম জনাগুৰু গুৰু টেগ বাহাদুৰ চাহিবৰ সোঁৱৰণত আজি দেশজুৰি প্ৰকাশ পৰ্ব উদযাপন কৰা হৈছে। অমৃতসৰত 1621 খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰা গুৰু টেগ বাহাদুৰ আছিল ষষ্ঠ শিখ গুৰু গুৰু হৰগোবিন্দ চাহেবৰ কনিষ্ঠ পুত্ৰ। অসমতো ধুবুৰীৰ গুৰুদ্বাৰ টেগ বাহাদুৰ চাহিবত শিখ গুৰুজনাৰ জয়ন্তী ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হৈছে। গুৰু টেগ বাহাদুৰ চাহিবে ধুবুৰী জিলাত 1700 শতিকাত এই গুৰুদ্বাৰটো স্থাপন কৰিছিল। আজি প্ৰকাশ পৰ্ব উপলক্ষে গুৰুদ্বাৰটোত নগৰ কীৰ্তনৰ আয়োজন কৰাৰ লগতে গুৰুবাণী পাঠ কৰা হৈছে। য়েমেনৰ পশ্চিম অংশত থকা এটা ইন্ধন বন্দৰত কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান আক্ৰমণত কমেও 38 শ্ৰমিক নিহত হয়। এই ঘটনাত 100ৰো অধিক লোক আহত হয়। আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে কয় যে দেশখনৰ হোদেইদা প্ৰদেশৰ ৰাছ ইছা ইন্ধন কেন্দ্ৰত আক্ৰমণ চলোৱা হয়। এই আক্ৰমণ হুথি সন্ত্ৰাসবাদী ৰাজহ সংগ্ৰহৰ উৎস ধ্বংস কৰিবলৈ চলোৱা হৈছিল বুলি দাবী কৰি কোৱা হৈছে যে য়েমেনৰ সাধাৰণ লোকক হতাহত কৰা এই আক্ৰমণৰ উদ্দেশ্য নাছিল। ইয়াৰ বিপৰীতে হুথিৰ স্বাস্থ্যমন্ত্ৰীয়ে কয় যে এই আক্ৰমণত নিহত আৰু আহত হোৱা সকলোৱে হৈছে শ্ৰমিক। আমেৰিকা আৰু ইৰাণৰ মাজত কাইলৈ ৰোমত হ'বলগীয়া দ্বিতীয়লানি পৰমাণু আলোচনাত ওমানৰ বিদেশ মন্ত্ৰালয়ে মধ্যস্থতাকাৰীৰ ভূমিকা অব্যাহত ৰাখিব বুলি নিশ্চিতি দিছে। মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি যুক্তিগত কাৰণতেই ইটালীৰ ৰাজধানীখনক আলোচনাৰ নতুন স্থান হিচাপে বাছি লোৱা হৈছে। এই আলোচনাৰ জৰিয়তে বিষয়টো সন্দৰ্ভত এখন স্থায়ী চুক্তিৰ দিশে আগবাঢ়িব পৰা যাব বুলি মন্ত্ৰালয়ে আশা প্ৰকাশ কৰিছে। আলোচনাৰ প্ৰতি আগবঢ়োৱা সহযোগিতা আৰু সমৰ্থনৰ বাবে মন্ত্ৰালয়ে ইটালী চৰকাৰৰো শলাগ লয়। বিষয়টো সন্দৰ্ভত আমেৰিকা আৰু ইৰাণৰ মাজত যোৱা 12 এপ্ৰিলত প্ৰথমলানি আলোচনা অনুষ্ঠিত হৈছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। দুয়োটা দলেই 6খনকৈ খেলৰ পৰা বৰ্তমান 8 পইণ্টকৈ লাভ কৰি আছে। অৱশ্যে উন্নত ৰাণ ৰেটৰ বাবে পইণ্ট তালিকাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু তৃতীয় স্থানত আৰু পাঞ্জাব কিংছ চতুৰ্থ স্থানত আছে। কালি নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হোৱা এখন খেলত মুম্বাই ইণ্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 4 উইকেটত পৰাস্ত কৰে। 163 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মুম্বাই ইণ্ডিয়ানছে 18 অভাৰ আৰু এটা বলতেই 6টা উইকেট হেৰুৱাই 166 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। ছৌদি আৰৱৰ দাম্মামত অনুষ্ঠিত এছিয়ান ইউথ চেম্পিয়নশ্বিপৰ 18 বছৰ অনুৰ্ধৰ মহিলাৰ 100 মিটাৰ হাৰ্ডলছত ভাৰতৰ সৌৰ্যা আম্বুৰেই ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। 15 বছৰীয়া খেলুৱৈগৰাকীয়ে 13.80 ছেকেণ্ডত দৌৰ সমাপ্ত কৰি তৃতীয় স্থান দখল কৰে। এই শাখাত চীনৰ বাও ইয়িন আৰু হে ইহুই ক্ৰমে সোণ আৰু ৰূপৰ পদক অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। সংশোধিত আইনৰ বিৰুদ্ধে পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাত হোৱা হিংসাত্মক ঘটনাৰ ৰাষ্ট্ৰীয় তদন্ত সংস্থা NIAৰ তদন্ত প্ৰতিবেদন কলকাতা উচ্চ ন্যায়ালয়ে অগ্ৰাহ্য কৰিছে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাঘেৰিটাই আজি মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰত দেশখনৰ বিদেশ উপমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। শ্ৰীমদ ভাগৱত গীতা আৰু ভৰতমুনিৰ নাট্যশাস্ত্ৰক ইউনেস্কোৰ বিশ্ব স্মৃতি পঞ্জীয়নত অন্তৰ্ভুক্ত কৰা হৈছে। শিখসকলৰ নৱম জনাগুৰু গুৰু টেগ বাহাদুৰ চাহিবৰ সোঁৱৰণত আজি দেশজুৰি প্ৰকাশ পৰ্ব উদযাপন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।